নমস্কাৰ। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা অহা 6 জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়ৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সকলো বিদ্যালয় বন্ধ ৰখা হ'ব। আনহাতে ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে শীতৰ প্ৰকোপ অব্যাহত থাকিলে বিদ্যালয়সমূহ বন্ধ ঘোষণাৰ কথা বিবেচনা কৰা হ'ব বুলি কালি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে বিগত 3-4 দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰ শীতৰ কবলত পৰিছে। আজিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমান্যতা হ্ৰাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সালসলনি ঘটা নাই যদিও সৰ্বোচ্চ তাপমাত্ৰা দুদিনৰ ভিতৰতে কমেও 6 ডিগ্ৰী হ্ৰাস পাইছে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবাঘণ্টাও বিলম্ব হয়। শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে দেশৰ বিমান পৰিবহণ সংস্থাসমূহে শতাধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। ভালেসংখ্যক বিমানবন্দৰত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। তদুপৰি ৰাজধানী চহৰ দিল্লীৰ পৰা ভিন্ন প্ৰান্তলৈ উৰা মাৰিবলগীয়া 200খন বিমানৰ উৰণৰ সময়সূচী পিছুৱাই দিয়া হয়। পৰৱৰ্তী দিনকেইটাত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন একেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অসমত অহা 2 জানুৱাৰীলৈ আকাশখন কুঁৱলীয়ে ঢাকি ৰাখিব বুলি কোৱা হৈছে। অসমত মৌলবাদী সমস্যাটো বহুদিনলৈ থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মৌলবাদী কাৰ্যকলাপৰ সৈতে জড়িত 11 জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মৌলবাদী অসমত শক্তিশালী হৈ আছে। যিহেতু অসম বাংলাদেশৰ চুবুৰীয়া ৰাজ্য, সেয়েহে অসমত এনে সমস্যা বহুদিনলৈ থাকিব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে ৰাজ্যত গোপনে কুটাঘাতমূলক কাৰ্যকলাপত লিপ্ত হোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিহতৰ জৰিয়তে উৎখাত কৰা বুলি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই প্ৰকাশ কৰিছে। মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ত কালি সম্বোধন কৰা এখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে দেশৰ আন 2খন ৰাজ্যৰ লগতে অসমতো বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। অপাৰেচন প্ৰতিঘাত নামেৰে চলা আৰক্ষীৰ এই অভিযানত স্পেচিয়েল টাস্ক ফৰ্চে 11 জন বাংলাদেশী মৌলবাদীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সা জিলাত অপাৰেচন প্ৰতিঘাত অভিযান চলোৱা হৈছিল। অসমত মৌলবাদী কাৰ্যকলাপ বিয়পোৱাৰ কৌশল ৰচা তামিম ইছলাম নামৰ মৌলবাদী সদস্যজনক STFA গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে STFA অসমত বাহৰ পাতি মৌলবাদ বিয়পোৱাৰ চেষ্টা কৰা জামাত উল মুজাহিদিনৰ 10জন সদস্যক গ্ৰেপ্তাৰ কৰে। এনে মৌলবাদীৰ বিৰুদ্ধে STFA ত্ৰিপুৰা আৰু পশ্চিমবংগতো অভিযান চলাইছিল।
তেওঁলোকে সাধাৰণতে যিখিনি ভিতৰুৱা অঞ্চল আছে, সেই ভিতৰুৱা অঞ্চলত তেওঁলোকে যুৱক চামক তেওঁলোকে টাৰ্গেট কৰিছে, তেওঁলোকক ব্ৰেইন ৱাশ্ব কৰিছে। তেওঁলোকক ব্ৰেইন ৱাশ্ব কৰি ইয়াত তেওঁলোকে কিছুমান ভিতৰুৱা ঠাইত তেওঁলোকে মিটিং কৰিছে, কিছুমান মছজিদত মিটিং কৰিছে। সেই মছজিদবোৰত মিটিং কৰি তেওঁলোকে সাধাৰণতে খুব বেছি সংখ্যা নলয়, তেওঁলোকে 6জন, 8জন, 10জন তেওঁলোকে যুৱক লৈ আহিলে।
প্ৰতিষ্ঠা সাহিত্যিক মৃতভাষৰ স্ৰষ্টা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগন শইকীয়া কালি বৰেণ্য অসমীয়া বঁটাৰে সন্মানিত কৰা হয়। অসমৰ এটা বৈদ্যুতিন আৰু ছপা সংবাদ গোষ্ঠীয়ে সাহিত্যিকগৰাকীৰ বাসগৃহত এই সন্মান আগবঢ়ায়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।